অনুষ্ঠানৰ সামৰণিত মানৱৰ কাষলৈ আহিল হিৰণ্য। হিৰণ্যই ক'লে, দাদা, ময়ো এই অঞ্চলৰে গায়ক। আপুনি যদি মোক সুবিধা কৰি দিয়ে তেন্তে ময়ো আপোনাৰ দৰে কেছেটত গীত গাই জনপ্ৰিয় হ'ব বিচাৰোঁ। মানৱে আমন্ত্ৰণ জনালে ষ্টুডিঅ'লৈ কেছেটত গীত গাবলৈ। কিন্তু হিৰণ্য বৰ চঞ্চল মনত গাঁৱৰ পৰা গুৱাহাটীলৈ আহি দিন বাগৰি গ'ল। মানৱৰ ভনীয়েক মাইনাক প্ৰেমত পেলালে হিৰণ্যই।
জগতখন বলিয়া প্ৰেম যৌৱন কিয় তেনেকুৱা,
প্ৰেম প্ৰেম বুলি জগতখন বলিয়া প্ৰেম যৌৱন কিয় তেনেকুৱা।
তুমি মোক প্ৰেমত পেলালা পৰিলো ও মাইনা, তোমাক মই প্ৰেমত পেলালো পৰিলা ও মাইনা,
তুমি মোক প্ৰেমত পেলালা পৰিলো।
কৰোঁতে সোমাই মৰোঁ কি খাই পাহৰোঁ
তোমাৰ,
প্ৰেমেনে মানে চহকী দুখীয়া, প্ৰেমেনে জানে জাতি কুল কি কথা,
প্ৰেমেনে মানে চহকী দুখীয়া, প্ৰেমেনে জানে জাতি কুল কি কথা।
চিঙিব নিদিবা, চিঙিব লাগিলে কেনেকৈ জোৰাবা,
প্ৰেম যদি নিচিঙো মাইনা চিঙিব নিদিবা, চিঙিব লাগিলে মাইনা কেনেকৈ জোৰাবা।
চকুৰা তৰ হলে মনৰো আঁতৰ হয় কথা সাৰি ভাবি চাবা, চিঠি দিছিলো পঢ়িলা ও মাইনা, উত্তৰত লিখি দিছিলা পঢ়িলো ও মাইনা,
প্ৰথমে চিঠি দিছিলো পঢ়িলা ও মাইনা, উত্তৰত লিখি দিছিলা পঢ়িলো ও মাইনা।
চিঠি পঢ়ি পঢ়ি নিশা নাই টোপনি, সপোন তোমাকে দেখো, প্ৰেম কৰা জন মৰমা কলোৱা,
প্ৰেম নাই তুলনা প্ৰেম নাই ঠিকনা, প্ৰেম কৰা জন মৰমা কলোৱা।
নাজানো প্ৰেমত কেনেকৈ পেলালা পৰিলো, নাজানো প্ৰেমত কেনেকৈ পেলালো পৰিলা,
নাজানো প্ৰেমত কেনেকৈ পেলালা পৰিলো, নাজানো প্ৰেমত কেনেকৈ
এতিয়া কি কৰোঁ কতে সোমাই মৰোঁ কি খাই পাহৰোঁ তোমাৰ,
এতিয়া কি কৰোঁ কতে সোমাই মৰোঁ কি খাই পাহৰোঁ তোমাৰ,
এতিয়া কি কৰোঁ কতে সোমাই মৰোঁ কি খাই পাহৰোঁ তোমাৰ।